দ্বিতীয় বিবৰণ চৈধ্য অধ্যায় আন ধৰ্মীয় ৰীতি নীতি পালনত নিষেধ। আপোনালোক আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ সন্তান, আপোনালোকে মৰা মানুহৰ কাৰণে শোক প্ৰকাশ কৰিবলৈ নিজৰ শৰীৰ কাটকোট নকৰিব বা মূৰৰ চুলি নুখুৰাব, কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। পৃথিৱীত থকা সকলো জাতিৰ মাজৰ পৰা যীহোৱাই আপোনালোকক মনোনীত কৰিলে যাতে আপোনালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হয়। সুচী আৰু অসুচী আহাৰ। আপোনালোকে কোনো ঘিণলগীয়া বস্তু নাখাব। আপোনালোকে খাব পৰা পশু এইবোৰ: গৰু, মেৰ, ছাগলী, হৰিণা, কৃষ্ণহাৰ, জহুমূৰ পশু, বনৰীয়া ছাগলী, দিচুণ পশু, টেবু আৰু পৰ্বতীয়া মেৰচাক, যিবোৰ জন্তু খুৰা সম্পূৰ্ণকৈ দুফাল আৰু ঘাঁহ পাগুলে, সেই সকলো পশু আপোনালোকে খাব পাৰিব। তথাপিও এইবোৰৰ মাজত যিবোৰে ঘাঁহ পাগুলে বা খুৰা দুফাল হোৱা পশুবোৰৰ মাজত আপোনালোকে এইবোৰ খাব নালাগে: উট, হহা আৰু চাফন পশু, কাৰণ সেইবোৰে ঘাঁহ পাগুলে হয় কিন্তু খুৰা দুফাল নহয়, সেইবোৰ আপোনালোকৰ কাৰণে অসুচি। গাহৰি অসুচি, কাৰণ তাৰ খুৰা দুফাল হলেও সি ঘাঁহ পাগুলি নাথাকে, সি আপোনালোকৰ পক্ষে অসুচি। আপোনালোকে সেইবোৰৰ মাংস নাখাব, সেইবোৰৰ শকো নুচুব। পানীত বাস কৰা প্ৰাণীবোৰ মাজত যিবোৰৰ পাখি আৰু বাকলি আছে সেইবোৰ আপোনালোকে খাব পাৰিব, কিন্তু যিবোৰৰ পাখি আৰু বাকলি নাই সেইবোৰ নাখাব, সেইবোৰ আপোনালোকৰ কাৰণে অসুচি। আপোনালোকে সকলোবিধৰ হুচি চৰাই খাব পাৰিব, কিন্তু আপোনালোকে সেইবোৰ খাব নোৱাৰিব: ঈগল, শগুন, হেন, শংকৰ চিলনী, ৰঙা চিলনী, সকলোবিধৰ মটীয়া চিলনী, সকলোবিধৰ কাউৰী, উট চৰাই, ৰাতি হেন, গংগা চিলনী, সকলোবিধৰ হেন জাতীয়, ফেঁচা, হুডু, বগা ফেঁচা, হাড়গিলা, ধোঁৱা কাউৰী, মাছৰোকা, বৰটোকোলা, সকলোবিধৰ বগলী, ৰাজহংস আৰু বাদুলি, জাক বান্ধি উৰি ফুৰা সকলো পতংগ আপোনালোকৰ কাৰণে অসুচি হ'ব, সেইবোৰ খাব নালাগে। কিন্তু আন পাখি থকা হুচি প্ৰাণীবোৰ আপোনালোকে খাব পাৰিব, নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব, কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব, নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্ৰী কৰিব পাৰিব। ছাগলী পোৱালীৰ মাংস তাৰ মাকৰ গাখীৰত নিহি যাব। দশম মাংসৰ বিষয়ে ৰীতি। বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশমভাগ আপোনালোকে পৃথক কৰি থ'ব। যি ঠাই আপোনালোকৰ ঈশ্বৰ যীহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস, তেলৰ দশমভাগ আৰু নিজৰ গৰু, মেৰচাক, ছাগলীৰ প্ৰথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যীহোৱাৰ সন্মুখত খাব। তাতে আপোনালোকে ঈশ্বৰ যীহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব। কিন্তু যি ঠাই আপোনালোকৰ ঈশ্বৰ যীহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে মনোনীত কৰিব, যদি সেই ঠাই বহু দূৰৈত হয় আৰু তাৰ কাৰণে আপোনালোকৰ যাত্ৰাও ইমান দীঘলীয়া হয় যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ আশীৰ্বাদত পোৱা দশমভাগৰ বস্তু তালৈ নিব নোৱাৰিব, তেন্তে সেই উৎসগীত বস্তু বিক্ৰী কৰি তাৰ ধন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ মনোনীত ঠাইলৈ যাব। আপোনালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিব, যেনে গৰু, মেৰচাক, ছাগলী নাইবা দ্ৰাক্ষাৰস বা সুৰা বা আপোনালোকৰ মনৰ ইচ্ছাৰ যিকোনো বস্তু। সেইবোৰ কিনি আপোনালোকে আপোনালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ আগত আহাৰ গ্ৰহণ কৰি আনন্দ কৰিব। আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা যি লেবিয়াসকল তেওঁলোকক নাপাহৰিব, কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই। প্ৰত্যেক দ্বিতীয় বছৰৰ শেষত আপোনালোকৰ সেই বছৰৰ উৎপাদিত শস্যৰ দশমভাগ উলিয়াই আনি আপোনালোকে নগৰৰ দুৱাৰৰ ভিতৰত জমা কৰিব। তাতে লেবিয়াসকল, যিসকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল'ৰা ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ জিহুৱাই আশীৰ্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।